والذين إذا فعلوا فاحشة أو ظلموا أنفسهم ذكروا الله فاستغفروا لذنوبهم ومن يغفر الذنوب إلا الله ولم يصروا على ما فعلوا وهم يعلمون
আর যিসকলে কোনো অশ্লীল কাম করিলে বা নিজৰ প্ৰতি অন্যায় করিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে আল্লাহৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব আৰু তেওঁলোকে যিটো গুণা কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে